এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মৰাণ আৰু গুৱাহাটীত 5,550 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন। ৰাজ্যৰ 26টা পথ আৰু দলং নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 748 কোটি টকাৰ আবণ্টন। মা কামাখ্যা অত্যাধুনিক কৰিডৰ নিৰ্মাণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান। পৰহিলৈৰ পৰা অসম বিধানসভাৰ চমু বাজেট অধিৱেশন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে আমেৰিকাৰ 93 ৰানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। শ্ৰীমোদীয়ে প্ৰায় 10:30 বজাত ডিব্ৰুগড় জিলাৰ মৰাণত জৰুৰীকালীন উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 4.2 কিলোমিটাৰ দৈৰ্ঘৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে যুদ্ধ বিমান, পৰিবহণ বিমান আৰু হেলিকপ্তাৰৰ এয়াৰ শ্ব উপভোগ কৰিব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মৰাণৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ অহাৰ আগতে মৰাণত আমাৰ যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি হৈছে তাতে তেখেতে ৰাজপথতে অৱতৰণ কৰিব আৰু ৰাজপথৰ পৰাই তেওঁ গুৱাহাটী বিমানবন্দৰলৈ উৰা মাৰিব। এইটো এটা অসমৰ কাৰণে বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ দিন। আপোনালোকৰ মনত আছে যে সেই নেশ্যনেল হাইৱেটোক লৈ আমি বহুত নিউজ কৰিছিলোঁ, বহুত দিন অপেক্ষা কৰিছিলোঁ। এতিয়া প্ৰতীক্ষাৰ অন্ত হ'ল। যোৰহাট ডিব্ৰুগড় নেশ্যনেল হাইৱেও আমাৰ বাবে মুকলি হ'ল।
মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব। শ্ৰীমোদীয়ে গুৱাহাটীত 5,450 কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষ ভালেমান প্ৰকল্প উদ্বোধন কৰিব। তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন মুকলি কৰিব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই 1.24 কিলোমিটাৰ দৈৰ্ঘৰ দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। লাচিতঘাটত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব। তেওঁ লগতে PME বাছ সেৱাৰ অধীনত 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আমিনগাঁৱত এটা ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ মুকলি কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ ই প্ৰশাসন প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণৰ হকে 384 কোটি টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
উন্নয়ন আৰু বিকাশৰ বাৰ্তালৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত 5,450 কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও অভিলেখী প্ৰকল্প উদ্বোধন আৰু মুকলি কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিৰাপত্তাকে ধৰি অন্যান্য সকলো ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লাচিতঘাটত উপস্থিত হৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধনৰ পূৰ্বে প্ৰস্তুতিৰ বুজ লয়। কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালেও ইতিমধ্যে বিভিন্ন বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সকলো বিভাগৰ মুৰব্বীক স্বকীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰিবলগীয়া এই উন্নয়ন প্ৰকল্পসমূহ উত্তৰ পূৰ্বাঞ্চল খণ্ডৰ যোগাযোগ, ডিজিটেল আন্তঃগাঁথনি, উচ্চ শিক্ষাৰ প্ৰসাৰ তথা ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ দলীয় কৰ্মীসকলৰ বুথ বিজয় সংকল্প সভা অনুষ্ঠিত হ'ব। এই সভাত দলটোৰ 84,000 কৰ্মকৰ্তাই নিৰ্বাচনৰ জয়ৰ সংকল্প ল'ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত এই সংকল্প সভাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে দলীয় কৰ্মকৰ্তাসকলক নতুন উদ্যম যোগাব বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যৰ 26টা পথ আৰু দলং নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ প্ৰায় 748 কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 10টা পথ উন্নয়ন প্ৰকল্পৰ বাবে 617,98,00,000 টকা আৰু 16খন দলঙৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ কৰাৰ বাবে 129,74,00,000 টকাৰ অনুমোদন জনোৱা হৈছে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগৰ পথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীসভাই শীঘ্ৰে বৃহৎ পৰিমাণৰ ধনৰাশি অনুমোদন জনোৱাৰ আশা আছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যৰ যোগাযোগ আৰু পৰিবহণৰ কাৰ্যক্ষমতা উন্নত হোৱাৰ লগতে ভ্ৰমণৰ সময় ভালেখিনি হ্ৰাস পাব বুলি আশা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে পি এম ডিভাইন আঁচনিৰ অধীনত মা কামাখ্যা অত্যাধুনিক কৰিডৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিছে। এই কৰিডৰ নিৰ্মাণৰ ফলত কামাখ্যা মন্দিৰৰ মূল গাঁথনিৰ কোনোধৰণৰ পৰিৱৰ্তন বা ক্ষয় ক্ষতি নহয় বুলি ৰাজ্য চৰকাৰে আশ্বাস দিয়াৰ পাছতে উচ্চ ন্যায়ালয়ে সেউজ সংকেত প্ৰদান কৰে। এই বিষয়ে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই সাংবাদিকৰ আগত এইদৰে কয়।
উচ্চ ন্যায়ালয়ত আমাৰ গোটেই ৰিপৰ্টখিনি দিয়াৰ পিছত তেওঁলোকে গোটেইখিনি পৰীক্ষা কৰি মাননীয় উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চ চিফ জাষ্টিচ আৰু মাইলত জাষ্টিচ অৰুণ দেৱ চৌধুৰী কোৰ্টে এইটোকে ক'লে যে অসম চৰকাৰে এই প্ৰজেক্টটোক আগবঢ়াই নিয়াত কোনো ধৰণৰ এম্বাৰ্গো অৰ্থাৎ কোনো ধৰণৰ বাধা নাই, তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে আৰু তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে আমি তেওঁলোকৰ যিটো ৰিপৰ্ট আছে ৰিপৰ্টখিনি আমি চাইছো, যিখিনি নতুনকে ড্ৰয়িং ছাবমিট কৰিছে সেই ড্ৰয়িংখিনি আমি চাইছো আৰু যিখিনি এছুৰেঞ্চ দিছে ইন ৰাইটিং এজ ৱেল এজ ভাৰ্বেলি সেইখিনি কনচিডাৰ কৰি আমি অসম চৰকাৰক এই প্ৰজেক্টটো আগবঢ়াই লৈ যাব দিছো যাতে মন্দিৰটো এটা প্ৰপাৰ ফেচলিষ্ট পায় আৰু যাতে আগন্তুক দিনত ইয়াতে অহা তীৰ্থযাত্ৰীসকলে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মা কামাখ্যাৰ দৰ্শন কৰিব পাৰে।
উল্লেখযোগ্য যে এই কৰিডৰ নিৰ্মাণৰ ফলত কামাখ্যা মন্দিৰ আৰু দশ মহাবিদ্যা মন্দিৰৰ পুৰণি গাঁথনি আৰু মন্দিৰৰ ভিতৰৰ জলধাৰাত প্ৰভাৱ পৰাৰ আশংকাৰে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু এখন লেখ আবেদন দাখিল কৰা হৈছিল। এই আবেদনসমূহৰ শুনানি কালত মহাধিবক্তা দেৱজিৎ শইকীয়াই আই আই টি গুৱাহাটীয়ে অনুমোদন জনোৱা নক্সা আৰু আৰ্হিৰ ভিত্তিত এই কৰিডৰ প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি আদালতক অৱগত কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 16 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ চলিব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান বাজেট উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সদনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান বাজেট দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। অহা মে'ত নতুন চৰকাৰে শপত লোৱাৰ পাছত পৰৱৰ্তী বাজেট দাখিল কৰা হ'ব। 17 ফেব্ৰুৱাৰীত লেখানুদান দাখিলৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মুঠ 7,964 উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু কৃষ্ণেন নোপালে অংশগ্ৰহণ কৰিব। কাইলৈ মৰিগাঁও জিলাৰ 1,944, নগাঁও জিলাৰ 4,196 আৰু হোজাই জিলাৰ 1,824 সম্ভাৱ্য উদ্যোগীৰ মাজত ধনৰাশি বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 2,00,000 টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। টিংখাঙত এখন সংবাদমেলযোগে মন্ত্ৰী শ্ৰীবৰাই 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা সাংস্কৃতিক কৰ্মী আৰু চলচ্চিত্ৰৰ নামসমূহ প্ৰকাশ কৰে। বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শব্দ নিঃশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হয়। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শংকু ৰাজকোঁৱৰ আৰু জুবলি বৰুৱাক 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজদীপে 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰে। কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। এই বঁটাত থাকিব এখন প্ৰশস্তিপত্ৰৰ লগতে 50,000 টকাৰ পৰা 2,00,000 টকাকৈ আৰ্থিক সাহায্য। এই বঁটাৰ উপৰি ৰাজ্যৰ মুঠ 10টা ছবিগৃহলৈ 50,00,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ আই চি চি আৰৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। চলিত বৰ্ষৰ এপ্ৰিলত গুৱাহাটীত জল নিষ্কাশন ব্যৱস্থা সম্পূৰ্ণ হ'ব। ৰাজ্য চৰকাৰে এখন শপতনামাৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰিছে। গুৱাহাটী মহানগৰীত জল নিষ্কাশন ব্যৱস্থা সম্পন্ন কৰাৰ বাবে 6খন নদী অৱবাহিকাক সামৰি ড্ৰোন সমীক্ষা চলাই থকা হৈছে। বাহিনী নৈৰ বাবে কৰা ব্যাপক প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এটা প্ৰকল্পৰ প্ৰস্তাৱ লোৱা হৈছে বুলি চৰকাৰৰ শপতনামাখনত উল্লেখ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠৰ শুনানিত এই কথা পোহৰলৈ আহিছে। নৰ্থ ইষ্ট ইক ডেভেলপমেণ্ট ছচাইটিয়ে দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিত চৰকাৰৰ এই পদক্ষেপৰ অগ্ৰগতি সম্পৰ্কে জানিব পৰা গৈছে। উল্লেখযোগ্য যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত এই জনস্বাৰ্থ জড়িত আবেদনখন দাখিল কৰা হৈছিল। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত আমেৰিকাই নেডাৰলেণ্ডছক 93 ৰানত পৰাজিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমেৰিকাই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 196 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে 16 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 103 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি দিল্লীত অনুষ্ঠিত এখন খেলত সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰই কানাডাক 5 উইকেটত আৰু কলম্বোত অনুষ্ঠিত আন এখন খেলত জিম্বাবৱে অষ্ট্ৰেলিয়াক 23 ৰানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি দিনৰ 11 বজাত শ্ৰীলংকাৰ এছ এছ চি ক্ৰিকেট গ্ৰাউণ্ডত হ'বলগীয়া এখন খেলত আয়াৰলেণ্ড ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিয়লি 3 বজাত কলকাতাৰ ইডেন গাৰ্ডেনছত ইংলেণ্ড আৰু স্কটলেণ্ড মুখামুখি হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আজিৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওক জিন্তী ৰাণী ডেকাৰ সৈতে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ, বাংলাদেশৰ নিৰ্বাচনত বিএনপিৰ জয়, ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা, বেলকনিত ভগৱান, শব্দ নিঃশব্দ কোলাহল শ্ৰেষ্ঠ ছবিৰূপে পৰিগণিত। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে আটাইবোৰ কাকতে প্ৰকাশ কৰিছে। স্বাধীনতাৰ 78 বছৰৰ পাছত দেশৰ শাসনৰ কেন্দ্ৰ সলনি হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা হ'ল সেৱাতীৰ্থ। দৈনিক অসম কাকতে এই বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বিটিচিৰ দ্বিতীয় ৰাজধানী হ'ব ওদালগুৰি। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ মিনি সচিবালয়ৰ আধাৰশিলা স্থাপন কৰে। দৈনিক জনভূমি কাকতে এই বাতৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত 5,450 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অসমৰ পথ উন্নয়নৰ বাবে 748 কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সদ্য সমাপ্ত নিৰ্বাচনত বিএনপিৰ বিজয়, পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান। এই বাতৰি অসমীয়া খবৰ, দ্য আছাম ট্ৰিবিউন, দৈনিক অগ্ৰদূত আদি কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে।
বিশ্বনাথ চাৰিআলিৰ সন্মিলিত নাগৰিক মঞ্চই কালি বিশ্বনাথৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰলৈ বিশ্বনাথ শিৰোমণি আৰু বিশিষ্ট প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক বৃক্ষবন্ধু সন্মানেৰে বিভূষিত কৰে। এই বিশিষ্ট ব্যক্তিসকলক কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে অৰুণাচল প্ৰদেশৰ কিছু অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মৰাণ আৰু গুৱাহাটীত 5,550 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন। ৰাজ্যৰ 26টা পথ আৰু দলং নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 748 কোটি টকাৰ আবণ্টন। মা কামাখ্যা অত্যাধুনিক কৰিডৰ নিৰ্মাণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান। পৰহিলৈৰ পৰা অসম বিধানসভাৰ চমু বাজেট অধিৱেশন। আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে আমেৰিকাৰ 93 ৰানত জয়লাভ।